এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ 4 গৰাকী সতীৰ্থ বিধায়কে আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দলৰ অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। অনুষ্ঠানত অংশ লোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ গড় অসমত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে এই সিদ্ধান্ত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদি লোৱাৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI প্ৰেৰণৰো সিদ্ধান্ত লোৱা হৈছে। সংস্থাই কয় যে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। NTA অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ 2 মে'ত হ'বলগীয়া এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1 লাখ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গণিত আৰু বিজ্ঞান বিষয়ত একমাত্ৰিক মতবাদৰ পৰা আঁতৰি এই বিষয় দুটাৰ প্ৰতি ভাৰতৰ মূল অৱদানৰ ইতিহাসক গণতান্ত্ৰিক মৰ্যাদা দিয়াৰ বাবে আহ্বান জনাইছে। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত গণিত বিষয়ত ভাৰতৰ অৱদান সন্দৰ্ভত এখন প্ৰদৰ্শনী মুকলি কৰাৰ পাছত ডঃ জয়শংকৰে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে তৃতীয় শতিকাত ভাৰতত বিকশিত বাইনাৰী ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে ইয়াৰ ভেটিতে ভাৰতৰ ডিজিটেল যাত্ৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে গণিত এটা সাৰ্বজনীন ভাষা আৰু ইয়াৰ বিকাশে সমগ্ৰ বিশ্বক সামৰি লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনে সৃজনীশীল চিন্তা আৰু উদ্ভাৱনৰ সীমাবদ্ধতা নাই বুলি শক্তিশালী বাৰ্তা দিছে। অতীতৰ বিসংগতি আঁতৰাই ভৱিষ্যতৰ সমস্যাসমূহ সমাধান কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হণ্ডুৰাছৰ সংস্কৃতি, কলা আৰু ঐতিহ্য বিভাগৰ সচিব য়াছাৰ হাণ্ডাল কাৰকামক সাক্ষাৎ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু হণ্ডুৰাছৰ কলা, যোগ, চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিনিময়ৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সন্দৰ্ভতো আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান শিখ যোদ্ধা বাবা বান্দা সিং বাহাদুৰৰ চিৰহিন্দ ফাতেহ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বাবা বান্দা সিং বাহাদুৰে অন্যায় আৰু মোগলৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰি আত্মসন্মান, সাহস আৰু বিশ্বাসৰ অবিস্মৰণীয় বাৰ্তা প্ৰেৰণ কৰিছিল। শ্ৰীশ্বাহে কয় যে বান্দা সিঙৰ জীৱনটো অনুপ্ৰেৰণাৰ উৎস আৰু তেওঁ নিজৰ দেশ আৰু বিশ্বাসৰ বাবে যুঁজিছিল। উল্লেখযোগ্য যে বাবা বান্দা সিং বাহাদুৰ এগৰাকী মহান শিখ যোদ্ধা আৰু তেওঁ খালছা সেনাৰ মুৰব্বী আছিল। তেওঁ উত্তৰ ভাৰতৰ এটা বৃহৎ অংশত মোগলৰ প্ৰভুত্বক পৰাভূত কৰি পাঞ্জাৱত খালছা শাসন প্ৰতিষ্ঠা কৰিছিল। 1710 চনত বাবা বান্দা সিং বাহাদুৰে মোগল গৱৰ্ণৰ ৱাজিৰ খানৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু সেই দিনটোক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত চিৰহিন্দ ফাতেহ দিৱস পালন কৰি অহা হৈছে। উত্তৰ প্ৰদেশৰ মাহুবা জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদ অজেন্দ্ৰ সিং লোধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। বিজেপি নেতা সত্যেন্দ্ৰ প্ৰতাপৰ অভিযোগৰ ভিত্তিত মাহুবা জিলাৰ কটোৱালী আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই এজাহাৰ ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহান জনোৱা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে বিতৰ্কমূলক আৰু আপত্তিজনক মন্তব্য কৰিছিল। সাংসদগৰাকীৰ এই মন্তব্যক ৰাজ্যখনৰ বিজেপি কৰ্মীসকলে প্ৰতিবাদ জনায়। এই সন্দৰ্ভত অধিক তদন্ত চলি থকাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হৈছে। স্থানীয় জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ইয়ানফেং জিলাৰ হেয়াং মহানগৰত এটা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে চেণ্ট্ৰেল চীনৰ এটা কাৰখানাত হোৱা বিস্ফোৰণত 26 জন লোকৰ মৃত্যু আৰু 61 জন লোক আহত হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।